এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। নারী শিক্ষার ক্ষেত্র যুগান্তকারী পদক্ষেপ হিসাবে মুখ্যমন্ত্রীর নিযুত ময়না আঁচনির দ্বিতীয় পর্যায়ের অধীনত কাইলৈ ছাত্রীসকলের মাজত চেক বিতরণ করা হব। উচ্চ শিক্ষা আহরণের দিকত রাজ্যের 10 লাখ কন্যা শিক্ষার্থীর সুবিধার্থে রাজ্য সরকারে এই অভিলাষী পদক্ষেপ গ্রহণ করেছে। এই আঁচনিখনের জড়িয়ে মহাবিদ্যালয়ত ছাত্রীর নামভর্তির সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোরকালের মাতৃত্ব প্রতিরোধ, প্রতিগী কন্যা শিশুর শিক্ষা, স্বাস্থ্য আর সুরক্ষা সুনিশ্চিত হয়েছে। 2024-25 বর্ষত এই আঁচনির অধীনত 1,60,000 ছাত্রীলৈ 133 কোটি টাকা মোকলাই দিয়ার বিপরীতে 2025-26 বর্ষত 3,50,000 ছাত্রীক নিযুত ময়না আঁচনির সুবিধা প্রদানের লক্ষ্য নির্ধারণ করা হয়েছে। কাইলৈ সরুসজাইয়ের অর্জুন ভোগেশ্বর বৰুৱা ক্রীড়া প্রকল্পত এই আঁচনির চেক বিতরণের কেন্দ্রীয় কার্যসূচী অনুষ্ঠিত হব। অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিসাবে উপস্থিত থাকার লগতে শিক্ষামন্ত্রী ডক্টর অনুজ বেগু, গুৱাহাটীর সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটীর বিধায়ক সিদ্ধার্থ ভট্টাচার্যকে ধরে আন কেবাগৰাকী বিধায়ক উপস্থিত থাকিব। ৰাজ্যখনৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে জনগোষ্ঠীকেইটাৰ অন্তৰ্গত দল সংগঠনে জনাই অহা দাবীৰ প্ৰতি অসম গণ পৰিষদ দলৰ পূৰ্ণ সমৰ্থন আছে বুলি দলৰ সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে। তেওঁ কয় যে আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ বাবে দাবী জনাই আহিছে। এই দাবীৰ প্ৰতি অসম গণ পৰিষদ দলে সমৰ্থন জনায় বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে।
অসম গণ পৰিষদে মনে প্ৰাণে বিচাৰে ৰাজ্যখনৰ এই পিছপৰা জনগোষ্ঠীকেইটাক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক। য'ত য'ত এই সম্পৰ্কত তেওঁলোকৰ ক'বলগীয়া থাকিব অসম গণ পৰিষদে পূৰ্ণ সমৰ্থন জনাই যাব। আৰু অসম গণ পৰিষদৰ যিকেইগৰাকী বিধায়ক আছে, বিধায়ক কেইগৰাকীও অসম বিধানসভাত এই সম্পৰ্কত বক্তব্য ৰাখিব লাগিব পূৰ্ণ সমৰ্থনত। আৰু তদ্ৰূপ আমাৰ যি দুগৰাকী সাংসদ আছে, এগৰাকী ৰাজ্যসভাত আৰু এগৰাকী লোকসভাত, দুয়োগৰাকীয়ে সজোৰে উত্থাপন কৰিব লাগিব এই দাবী।
অসম সাহিত্য সভাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত পৰহিলৈ দিনজোৰা কাৰ্যসূচীৰে ভৱিষ্যৎ প্ৰজন্মৰ সন্মিলন শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰিছে। জিলা সাহিত্য সভাসমূহৰ সম্পাদক, সহকাৰী সম্পাদক আৰু পত্ৰিকা সম্পাদকসকলক লৈ আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে নৱপ্ৰজন্মৰ মাজত অসমীয়াকে ধৰি অন্যান্য থলুৱা ভাষাসমূহৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰা। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত হ'বলগীয়া এই সন্মিলনখন উদ্বোধন কৰিব নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক ডঃ কাজল শইকীয়াই। এই অনুষ্ঠানতে প্ৰজন্ম ঐক্য নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। নারী শক্তিক অধিক গতিশীল আর শক্তিশালী করে তোলার লক্ষ্যে সদৌ চুতীয়া জাতি মহিলা সন্মিলনের উদ্যোগত চুতীয়া উন্নয়ন পরিষদের ব্যবস্থাপনায় আজি ঢকুয়াখনার গণেশ গগৈ প্রেক্ষাগৃহত দিনজোড়া কার্যসূচীরে মহিলা সমারোহ অনুষ্ঠিত হয়। অনুষ্ঠানের অংশ হিসাবে গছপুলি রোপণ, পতাকা উত্তোলন, স্মৃতি তর্পণ আর সাংস্কৃতিক শোভাযাত্রা উলিওয়া হয়। সদৌ চুতীয়া জাতি সন্মিলনের উপদেষ্টা তুলসী প্রসাদ শইকীয়ায় প্রেক্ষাগৃহর দ্বার মুক্তি করে। জিলা চুতীয়া জাতি মহিলা সন্মিলনের প্রাক্তন সভানেত্রী লাবণ্য শইকীয়া বৰুৱাই উদ্বোধন কৰা মুকলি সভাত ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, ঢকুৱাখনাৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী সোনিয়া বৰগোহাঁইকে ধৰি ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে। গোলাঘাট জিলাৰ খুমটাইত আজিৰে পৰা খুমটাই ক্ৰীড়া উৎসৱ 2025 অনুষ্ঠিত হৈছে। সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত দুদিনীয়াকৈ নৰাগাঁৱৰ নৱনিৰ্মিত ষ্টেডিয়ামত এই ক্ৰীড়া উৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সাঁতোৰ, দবা, বেডমিণ্টন, শ্বুটিং, ফুটবলকে ধৰি কেইবাবিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সাঁতোৰ প্ৰতিযোগিতাত আজি কমেও 250 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। চাউতালী সাহিত্য সভাৰ উপসভাপতি, বিশিষ্ট লেখক তথা ৰুণিখাটা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক পাল্টন মাৰ্ডিৰ যোৱা নিশা নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 75 বছৰ। চাউতাল সমাজৰ বাবে বহু অৱদান আগবঢ়োৱা প্ৰয়াত মাৰ্ডিয়ে চান্থালী ভাষাত 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ ব্যাকৰণ পুথিসহ মুঠ 13খন গ্ৰন্থ ৰচনা কৰিছিল। 2024 চনত সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁক বিশিষ্ট সাহিত্যিক সন্মানেৰে সন্মানিত কৰিছিল। সমাজকৰ্মীগৰাকীৰ আজি খ্ৰীষ্টান ধৰ্মীয় ৰীতি নীতিৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।